গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰ্ষাৰ বিমান বন্দৰৰ পৰা কন্যাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতাকৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰীমোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি আজি বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে BG ৰোড, MG ৰোড, BBY ৰোড, GMB ৰোড আৰু DS ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা কোনোধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব। আনহাতে BG ৰোড, MG ৰোড, BBY ৰোড, GMB ৰোড আৰু GS ৰোডত মন্থৰগতিৰ যান বাহন চলাচলত বাধা আৰোপ কৰা হৈছে বুলি গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ যান বাহন শাখা কাৰ্যালয়ৰ পৰা জানিবলৈ দিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা 18 এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেংগাইমুখৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া বিধানসভা সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তেওঁৰ লগত ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষণো উপস্থিত থাকে। আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনীষ খানৱাৰে তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিত প্ৰচাৰ অভিযান চলায়। ইপিনে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটৰ তিতাবৰত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে কংগ্ৰেছ নেত্ৰী অলকা লাম্বা, কংগ্ৰেছৰ বিধায়ক ৰকিবুদ্দিন আহমেদ, সাংসদ অজিত কুমাৰ ভূঞা আদি উপস্থিত থাকে। আজি সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো ৰাজ্যজুৰি তাঁতৰ বিহু ৰূপে পালন কৰা হৈছে। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে আজি গুৱাহাটীৰ আমবাৰীৰ বস্ত্ৰ বিভাগৰ বাকৰিত তাঁতৰ বিহু পালন কৰে। এই উপলক্ষে বিভাগৰ বিষয়া কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ সজ্জাৰে বস্ত্ৰ বিভাগত থকা তাঁতশালসমূহ নকৈ সজাই তোলাৰ লগতে চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে। তাঁতৰ বিহু উপলক্ষে বিভাগটোত আজি বিহুসুৰীয়া গীত মাত আৰু হুঁচৰিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী মুকলি কৰে। অসম বস্ত্ৰশিল্প প্ৰতিষ্ঠানৰ জ্যেষ্ঠ শিক্ষক তথা বিশিষ্ট নিবন্ধকাৰ ৰবীন খাটনিয়াই তাঁত বিহুৰ তাৎপৰ্য আৰু পৰম্পৰা শীৰ্ষক বিষয়বস্তুৰ ওপৰত বিশেষ বক্তৃতা প্ৰদান কৰে। বিভাগীয় সঞ্চালক পৰাগমণি মহন্তই আদৰণি ভাষণত তাঁতৰ বিহু উদযাপনৰ উদ্দেশ্যৰ কথা উল্লেখ কৰে। তেওঁ অসমীয়া শিপিনীৰ হাতে বোৱা গামোচা আৰু চাদৰ মেখেলা আদি ব্যৱহাৰ কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। কেন্দ্ৰীয় লোকসেৱা আয়োগে 2023 বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। প্ৰকাশিত তালিকা অনুসৰি লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱে প্ৰথম স্থান অধিকাৰ কৰিছে। অনিমেষ প্ৰধানে দ্বিতীয় আৰু বেংগুৰু অনন্য ৰেড্ডীয়ে তৃতীয় স্থান লাভ কৰিছে। ৰাজ্যৰ কেইবাগৰাকীও যুৱক যুৱতীয়ে এই তালিকাত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অভিক্ষেন হাজৰিকাই 172 সংখ্যক স্থান, ৰিকি লহকৰ প্ৰধানে 230 সংখ্যক স্থান, ঈশ্বৰী ডেকাই 320 সংখ্যক স্থান, ঋতুৰাজ শৰ্মাই 462 সংখ্যক স্থান, ভাস্বত শইকীয়াই 552 সংখ্যক স্থান, মানস উৎপলে 615 সংখ্যক স্থান, কলদিল হাজৰিকাই 992 সংখ্যক স্থান আৰু আজমল হুছেইনে 1013 সংখ্যক স্থান লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।